KM Akahwani. বাতৰি পঢ়িছো হাসিত চক্ৰৱৰ্তীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু অষ্ট্ৰিয়া তিনিদিনীয়া চৰকাৰী ভ্ৰমণ হিচাপে আজি মস্কোত উপস্থিত হৈছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ নেট ইউ জি প্ৰশ্নকাকত হাতি লিখাৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সাংবাদিকে জয়লাভ কৰাৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে আজি গাঁৱত আৰু চলিত বছৰ এতিয়ালৈকে 378 লাখ হেক্টৰতকৈ অধিক কৃষিভূমিত খাৰিফ শস্য ৰোপণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু অষ্ট্ৰিয়াৰ তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি মস্কোত উপস্থিত হৈছে। মস্কো বিমান বন্দৰত শ্ৰীমোদীক সম্ভাষণ জনোৱা হয়। দেশখনৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী ডেনিছ মেডভেডেভে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। বহুসংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা বাণিজ্য বিনিয়োগ শক্তি সহযোগিতা শিক্ষা সংস্কৃতি পৰ্যটন আৰু পৰস্পৰৰ মাজৰ বিনিময় আদি দ্বিপাক্ষিক বিষয়সমূহ সন্দৰ্ভত পৰ্যালোচনা চলাব। দুয়োগৰাকী নেতাই লগতে পাৰস্পৰিক স্বাৰ্থজড়িত সাম্প্ৰতিক আঞ্চলিক আৰু গোলকীয় বিষয়ক লৈও মত বিনিময় কৰিব। তদুপৰি তেওঁলোকে ব্ৰিক্ছ ছাংহাই সহযোগিতা সংস্থা G20 পূব এছিয়া সন্মিলন আৰু ৰাষ্ট্ৰসংঘৰ দৰে গ্ৰুপীয় পৰ্যায়ত দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভতো আলোকপাত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা নৈশ ভোজত ভাগ ল'ব। শ্ৰীমোদীয়ে কাইলৈ ৰাছিয়াত ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে ক্ৰেমলিনত পৰিচয়বিহীন সৈনিকসকলৰ সমাধিত মাল্যাৰ্পণ কৰিব আৰু মস্কোত ৰোছাটম পেভিলিয়ন দৰ্শন কৰিব। তাৰ পাছতে উভয় নেতাৰ মাজত আলোচনা অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাও হ'ব। ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত এই সন্মিলন দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমোদীয়ে কাইলৈ অষ্ট্ৰেলিয়ালৈ যাব। অষ্ট্ৰিয়া চেঞ্চেলৰ আমন্ত্ৰণমৰ্মে শ্ৰীমোদী দেশখনলৈ যাব। এয়া হ'ব বিগত 41 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভেণ্ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে জিয়েনাত অষ্ট্ৰিয়া চেঞ্চেলৰ কাৰ্ল মেহানিয়াৰ সৈতেও আলোচনা মিলিত হ'ব। শ্ৰীমোদী আৰু অষ্ট্ৰিয়া চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক নেতাসকলকো সম্বোধন কৰিব। উল্লেখযোগ্য যে অষ্ট্ৰিয়া এখন গুৰুত্বপূৰ্ণ মধ্য ইউৰোপীয় দেশ য'ত আন্তঃগাঁথনিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা নৱীকৰণযোগ্য শক্তি উচ্চ প্ৰযুক্তি ষ্টাৰ্টআপ খণ্ডত যথেষ্ট সুযোগ আছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ নেট ইউ জি পৰীক্ষা প্ৰশ্নকাকত ফাদিল বিষয় সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আইকো এই গোচৰৰ অনুসন্ধানৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়ালয়ে এন টি এ কেন্দ্ৰীয় আৰু চি বি আইক বুধবাৰৰ বিয়লি 5 বজাৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাডিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে নেট ইউ জি পৰীক্ষাৰ শুনানি গ্ৰহণ কৰিছিল য'ত এই পৰীক্ষাত হোৱা অনিয়মৰ বিষয়টো উত্থাপন কৰা হৈছিল আৰু পৰীক্ষা নতুনকৈ অনুষ্ঠিত কৰাৰ সপক্ষে ৰায় দিয়াৰ বাবে আবেদন জনোৱা হৈছিল। মুখ্য ন্যায়াধীশে কয় যে এইবাৰ নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰিব পৰা হৈছিল সেয়া জনাটো অত্যন্ত জৰুৰী। এই সন্দৰ্ভত অহা বৃহস্পতিবাৰে পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আজি এদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ আহে। নেতাগৰাকীয়ে প্ৰথমে কাছাৰ জিলাত উপস্থিত হৈ প্ৰাণাক্ৰান্ত লোকসকলক সাক্ষাৎ কৰে। তাৰ পাছত তেওঁ মণিপুৰৰ জিৰিবামন জিলাত উপস্থিত হৈ জিলাখনত আশ্ৰয় লৈ থকা হিংসাৰ ভুক্তভোগী পৰিয়ালসমূহক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। ইম্ফলত উপস্থিত হোৱাৰ পাছত শ্ৰীগান্ধীয়ে চুৱাচানপুৰলৈ যায়। তাত তেওঁ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰে। নেতাগৰাকীয়ে বিষ্ণুপুৰ জিলা ভ্ৰমণ কৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। শ্ৰীগান্ধীয়ে ইম্ফলৰ পৰা ৰাওনা হোৱাৰ পূৰ্বে আজি সন্ধিয়া মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকিক সাক্ষাৎ কৰাৰ কথা। ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোটত জয়লাভ কৰাৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে আজি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেনক এই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ৰাজভৱনত পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা 11 বিধায়কৰ 6 ঝাৰখণ্ড মুক্তি মৰ্চাৰ, 4 কংগ্ৰেছৰ আৰু 1 আৰ জে ডিৰ। জে এম এমৰ চম্পাই চোৰেন, বেদনাথ ৰাম, দীপক বিৰুৱা, মিথিলেশ কুমাৰ ঠাকুৰ, হাফিজুল হাছান আৰু দেৱী দেৱীয়ে শপত গ্ৰহণ কৰাৰ লগতে কংগ্ৰেছৰ ৰামেশ্বৰ ওৰাও, বন্যা গুপ্তা, ইৰফান আনচাৰী আৰু দীপিকা পাণ্ডে সিঙে শপত লয়। আৰু জে ডিৰ ছত্যনাথ ভুটকায়ুক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰে। হেমন্ত চোৰেনৰ মন্ত্ৰীসভাত কিছু সাল সলনি কৰা হৈছে। জে এম এমৰ বসুম চোৰেন আৰু কংগ্ৰেছৰ বাদল পত্ৰলেখক মন্ত্ৰীসভাৰ পৰা বাদ দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। অৱশ্যে 28খন জিলাৰ প্ৰায় 22 লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত 24 ঘণ্টাত 8জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 66লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ 97টা ৰাজহ চক্ৰৰ 3400খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু 68,000 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বিগত 24 ঘণ্টাত NDRF, SDRF আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ 218জন লোকক উদ্ধাৰ কৰিছে। প্ৰশাসনে স্থাপন কৰা 269টা আশ্ৰয় শিবিৰত 53,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। অসম চৰকাৰে বানৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায় কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিয়মিতভাৱে স্বাস্থ্য শিবিৰ মুকলি কৰি প্ৰয়োজনীয় ঔষধ আৰু অন্যান্য সামগ্ৰী প্ৰদান কৰি আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বানৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা উজনি আৰু নামনি অভিমুখী যান বাহনসমূহক আৰক্ষী আৰু বন বিভাগৰ বাহনৰ জৰিয়তে এস্কৰ্ট প্ৰদান কৰি চলাচল কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে প্ৰথমবাৰলৈ থাৰ্মেল ড্ৰোনৰ ব্যৱহাৰ কৰা হৈছে। বানৰ সময়ত বন্য জন্তুৰ সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষৰ তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি এই পদক্ষেপ লৈছে। চলিত বছৰত এতিয়ালৈকে 378 লাখ হেক্টৰতকৈ অধিক কৃষিভূমিত খাৰিফ শস্য ৰোপণ কৰা হৈছে। যোৱা বছৰৰ একে সময়ছোৱাত 331 লাখ হেক্টৰ কৃষিভূমিত এই শস্য ৰোপণ কৰা হৈছিল। যোৱা বছৰৰ তুলনাত এই শস্য ৰোপণৰ হাৰ 14% অধিক বৃদ্ধি পাইছে। কৃষি মন্ত্ৰালয়ে জাৰি কৰা শস্য ৰোপণ তথ্য অনুসৰি প্ৰায় 60 লাখ হেক্টৰ কৃষিভূমিত ধান ৰোপণ কৰা হৈছে, যিটো যোৱা বছৰতকৈ 9 লাখ হেক্টৰতকৈ অধিক কৃষিভূমিত এইবাৰ ধান ৰোপণ কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে 31 লাখ হেক্টৰ কৃষিভূমিত মাহজাতীয় শস্য ৰোপণ কৰা হৈছে। যোৱা বছৰতকৈ এইবাৰ 13 লাখ হেক্টৰতকৈ অধিক কৃষিভূমিত মাহজাতীয় শস্যৰ খেতি কৰা হৈছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিবাৰ্ষিক ফৰ্মিং অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 4:30 বজাত ৰাষ্ট্ৰীয় ডায়েৰিয়া প্ৰতিৰোধী অভিযান 2024 সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ জ্যেষ্ঠ এণ্ট্ৰলজি বিভাগৰ অধ্যাপক ডাঃ গোবিন্দ কে মাখৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ শিশু স্বাস্থ্য তথা ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচীৰ তত্বাৱধায়ক আৰু উপ আয়ুক্ত ডাঃ সৌম্যা গুপ্তাৰ সৈতে হোৱা এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 011-2342-1050 আৰু 011-2331-4444 এই নম্বৰত ফোন কৰি ডায়েৰিয়া প্ৰতিৰোধ, অনাময় তথা বিশুদ্ধ খোৱাপানীকে ধৰি ডায়েৰিয়া সম্পৰ্কে তেওঁলোকৰ প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপ যোগে 92890-94044 এই নম্বৰলৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonair অফিচিয়েল যোগে এই অনুষ্ঠান শুনিবলৈ পাব। অমৰনাথ যাত্ৰীৰ যাত্ৰীসকলে যাতে নিৰৱচ্ছিন্নভাৱে মোবাইল সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে চৰকাৰে দূৰসংযোগ বিভাগৰ সংস্কাৰ সাধনৰ কথা ঘোষণা কৰিছে। দূৰসংযোগ বিভাগে মুখ্য দূৰসংযোগ সেৱা প্ৰদানকাৰী সংস্থা এয়াৰটেল, BSNL আৰু ৰিলায়েন্স জিঅ'ৰ সৈতে অংশীদাৰিত্বৰ সহায়েৰে সংস্কাৰ সাধনৰ ব্যৱস্থা কৰিছে। নিৰৱচ্ছিন্ন সযোগাযোগ নিশ্চিত কৰাৰ বাবে এয়াৰটেল, BSNL আৰু জিঅ' কোম্পানীয়ে 31টাকৈ স্থানকে ধৰি মুঠ 82টা স্থান সাজু কৰিছে। লগতে যাত্ৰীসকলৰ সুবিধাৰ বাবে দূৰসংযোগ বিভাগে বিভিন্ন ঠাইত চিম কাৰ্ড বিতৰণৰো ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়া আৰু অষ্ট্ৰেলিয়াৰ তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি মস্কোত উপস্থিত হৈছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAক নেট ইউজি পৰীক্ষণকাকত ফাদিল বিচাৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোটত জয়লাভ কৰাৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে আজি তেওঁ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিছে। অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে আৰু চলিত বছৰত এতিয়ালৈকে 378 লাখ হেক্টৰতকৈ অধিক কৃষিভূমিত খাৰিফ শস্য ৰোপণ কৰা হৈছে।